এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। ৰাজ্যৰ সকলো প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্তিৰ ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক আজি ডঃ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান। তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙক উপাচাৰ্যৰ দায়িত্বৰ পৰা অব্যাহতি। নামৰূপ সাৰ কাৰখানাৰ উৎপাদনক্ষম তৃতীয় গোটত ভয়াৱহ অগ্নিকাণ্ড। আৰু ভাৰত ভূটান মৈত্ৰী সংস্থা বিফাৰ ফুটবল প্ৰতিযোগিতাত ভূটানৰ থিম্ফু চিটি এফ চিৰ জয়লাভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। অসম বিষয়ক জ্ঞানেৰে শিক্ষাৰ্থীৰ উত্তৰণত গুৰুত্ব আৰোপ কৰি ৰাজ্যিক মন্ত্ৰীসভাই সকলো নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীত বাধ্যতামূলক বিষয় হিচাপে বুৰঞ্জী আৰু ভূগোল বিষয় দুটা অন্তৰ্ভুক্তিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে অসম চুক্তিৰ 6 নম্বৰ দফাৰ ৰূপায়ণৰ উদ্দেশ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত সমিতিৰ পৰামৰ্শ অনুসৰি মন্ত্ৰীসভাই এই সিদ্ধান্ত গ্ৰহণ কৰে।
স্বতন্ত্ৰ দুটা পাঠ্যক্ৰমক আজি কেবিনেটে মঞ্জুৰি দিছে। 6, 7 আৰু 8ৰ ষ্টুডেণ্টে অসমৰ বুৰঞ্জী আৰু অসমৰ ভূগোল বাধ্যতামূলকভাৱে পঢ়িব লাগিব। ই ইলেক্টিভ নহয় বা ই অপচনেল নহয়, ই ঐচ্ছিক নহয়, ই মেণ্ডেটৰী হ'ব। সমাজ বিজ্ঞানত আগতে 100 নম্বৰত এই গোটেইকেইটা ছাবজেক্ট সোমাই আছিলে। এতিয়া আমি সমাজ বিজ্ঞানটো পৃথক কৰি দিলো, ভূগোলটো পৃথক কৰি দিলো, বুৰঞ্জীটো পৃথক কৰি দিলো। এতিয়া এজন ষ্টুডেণ্টে 6, 7, 8ত সমাজ বিজ্ঞানৰো 50 নম্বৰ পঢ়িব লাগিব, ভূগোলৰো 50 নম্বৰ পঢ়িব লাগিব, 50 নম্বৰ বুৰঞ্জী পঢ়িব লাগিব।
ডঃ শৰ্মাই মন্ত্ৰীসভাৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা উল্লেখ কৰি কয় যে ৰাজ্যিক মন্ত্ৰীসভাই বৰাক উপত্যকাত বিমান যোগাযোগ ব্যৱস্থাৰ প্ৰসাৰৰ হকে শিলচৰৰ ডলু চাহবাগিচাত গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণলৈ 3,000 বিঘা ভূমি হস্তান্তৰত অনুমোদন জনাইছে। এই সিদ্ধান্তৰ ফলত বিমানবন্দৰটো নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন লাভৰ পথ প্ৰশস্ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মিছন বসুন্ধৰাৰ অধীনত ৰাজ্যৰ 1,200 পৰিয়ালক ভূমি পট্টা প্ৰদান কৰাৰ সিদ্ধান্তটো কালি মন্ত্ৰীসভাই অনুমোদন জনায়। মন্ত্ৰীসভাই কাৰ্বি আংলং জিলাৰ লংভাকুত ৰাজ্যৰ দ্বিতীয়খন সৈনিক বিদ্যালয় স্থাপনৰ বাবে প্ৰশাসনিক অনুমোদন দিয়ে। 335 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া সৈনিক বিদ্যালয়খনৰ মুঠ নিৰ্মাণ ব্যয়ৰ 80% প্ৰতিৰক্ষা মন্ত্ৰালয়ে আৰু 20% ধন অসম চৰকাৰে বহন কৰিব। কালিৰ বৈঠকত ডিমা হাছাও জিলাত 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সময়ত ভূমি অধিগ্ৰহণ কৰা 884টা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাই গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত 243,66,00,000 টকা ব্যয়েৰে বিমান ক্ষেত্ৰ আৰু প্ৰতিৰক্ষা, মটৰগাড়ী আৰু বৈদ্যুতিক বাহন উদ্যোগৰ এটা উৎকৰ্ষ কেন্দ্ৰ স্থাপনতো অনুমোদন জনায়। 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক ডঃ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত আজি স্কুটাৰ প্ৰদান কৰা হ'ব। এইবাৰ এই বঁটা লাভ কৰা 11,250 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 6,860গৰাকী ছাত্ৰী আৰু 4,390গৰাকী ছাত্ৰ আছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি দিনৰ 11 বজাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকিব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰা ছাত্ৰীয়ে এই বঁটা লাভ নকৰে। স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আজি 71খন পৌৰসভাৰ 664গৰাকী প্ৰাদেশিকীকৃত পৌৰ কৰ্মচাৰী আৰু নগৰ তথা গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ 8গৰাকী সহকাৰী সঞ্চালকক নিযুক্তিপত্ৰ প্ৰদান কৰিব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ 2 বজাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব। ইপিনে অসম আৰক্ষী আৰু গৃহ বিভাগত নিযুক্তি লাভ কৰা চাহ জনজাতিৰ 120গৰাকী প্ৰাৰ্থীক আজি বিয়লি জনতা ভৱনত আয়োজিত আন এটা অনুষ্ঠানত নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত হোৱা অনিয়মৰ পৰিপ্ৰেক্ষিতত কালি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগে তেওঁক উপাচাৰ্যৰ দায়িত্বৰ পৰা কিছুদিনৰ বাবে অব্যাহতি দিয়ে। উপাচাৰ্যজনৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতি অনিয়মৰ অভিযোগসমূহৰ বুজ ল'বলৈ বিশ্ববিদ্যালয়খনত উপস্থিত হোৱা কেন্দ্ৰীয় শিক্ষা বিভাগৰ উচ্চ পৰ্যায়ৰ দলটোৱে ভাৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিনিধিসহ ঐক্যমঞ্চৰ বিষয়ববীয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। কেন্দ্ৰীয় শিক্ষা বিভাগৰ সচিব আৰু বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ কাৰ্যবাহী অধ্যক্ষ ডঃ বিনীত যোশী আৰু যুটীয়া সচিব সৌম্য গুপ্তাকে ধৰি তিনিজনীয়া দলটোৱে বৈঠকৰ অন্তত সমগ্ৰ বিষয়টো শিক্ষা মন্ত্ৰালয়ক পৰৱৰ্তী পদক্ষেপৰ বাবে অৱগত কৰিব বুলি সদৰী কৰে। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে শম্ভুনাথ সিং কোনো প্ৰশাসনিক পদত অথবা দায়িত্বত নাথাকিব বুলিও দলটোৱে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে যোৱা 4 ডিচেম্বৰত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীয়ে 1993 চনৰ তেজপুৰ বিশ্ববিদ্যালয় আইনৰ 2 নম্বৰ অনুচ্ছেদৰ 6 নম্বৰ দফা অনুসৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকী এমাহতকৈ অধিক দিন দায়িত্বৰ পৰা আঁতৰি থকাৰ পৰিপ্ৰেক্ষিতত জ্যেষ্ঠ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰে। পৰৱৰ্তী সময়ত কেন্দ্ৰীয় শিক্ষা বিভাগে অধ্যাপক ভট্টাচাৰ্যৰ এই নিযুক্তিত অনুমোদন প্ৰদান কৰে। অসমৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান চৰাইচুঙৰ 392 বছৰীয়া ঐতিহ্য পুনৰ উজ্জীৱিত কৰাৰ উদ্দেশ্যৰে কালিৰে পৰা চৰাইচুং মহোৎসৱ 2025 অনুষ্ঠিত হৈছে। 1633 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহই সংৰক্ষণ ক্ষেত্ৰ হিচাপে মাজুলীত আৰম্ভ কৰা উদ্যানখনক পক্ষী বিচৰণ ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ 4-দিনীয়া কাৰ্যসূচীৰে দ্বিতীয়বাৰৰ বাবে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মাজুলী সাহিত্যৰ সভাৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱ কালি গছপুলি ৰোপণ কাৰ্যসূচীৰে আৰম্ভ কৰা হয়। চৰাইচুং মহোৎসৱত 10খনকৈ গ্ৰন্থ প্ৰকাশ, 2খন প্ৰকৃতি বিষয়ক আলোচনা চক্ৰ, বাণিজ্য মেলা, গ্ৰন্থমেলা, টুনি পৰ্যটন পৰিৱেশনকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত আমাৰ মাজুলীৰ সংবাদদাতাৰ আগত উদযাপন সমিতিৰ সভাপতি দুৰ্গেশ্বৰ শইকীয়াই এইদৰে কয়।
1633 খ্ৰীষ্টাব্দতে স্বৰ্গদেউ প্ৰতাপ সিংহই এই অঞ্চলতে এছিয়াৰ প্ৰথমখন পক্ষী উদ্যান চৰাইচুং প্ৰতিষ্ঠা কৰিছিল। কিন্তু অতি দুখৰ কথা, মানুহৰ অবিবেচনাৰ কাৰণে আৰু অন্য কিছুমান প্ৰাকৃতিক কাৰণ ধ্বংসৰ গৰাহলৈ গৈছিল। কিন্তু সুখৰ কথা হ'ল, মাজুলীৰ সাহিত্যৰ উদ্যোগত ইয়াক পুনৰুদ্ধাৰৰ কাৰণে যোৱা বছৰৰ পৰা চৰাইচুং উৎসৱ অনুষ্ঠিত কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্যটোৱে হৈছে জনসচেতনতা অনা, কাৰণ প্ৰকৃতি থাকিলেহে মানুহ থাকিব। এইবাৰ দ্বিতীয় বছৰৰ কাৰ্যসূচী, ইয়াতে আমাৰ 4-দিনীয়া কাৰ্যসূচী, আজি প্ৰথম দিনৰ কাৰ্যসূচী। ইয়াতে বাণিজ্য মেলা উদ্বোধন হৈছে, আমাৰ গ্ৰন্থমেলা উদ্বোধন হৈছে, আৰু আজি মাজুলীৰ লেখক সাহিত্যিকসকলৰ সমাৰোহ হৈছে, আৰু 8খনকৈ কিতাপ মাজুলীৰ বিভিন্ন দিশলৈ অসমৰ সংবাদ জগতৰ পৰা আৰম্ভ কৰি সাহিত্যৰ দিশত অৱদান থকা ব্যক্তিৰ ৰচনাৱলী প্ৰকাশ কৰা হৈছে। এইখিনি বৰ্ণাঢ্য কাৰ্যসূচীত আমি সকলো অসমবাসী ৰাইজৰ আকুণ্ঠ সহায় সহযোগ কামনা কৰিছো।
শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নামৰূপ সাৰ কাৰখানাৰ বৰ্তমান উৎপাদনক্ষম তৃতীয় গোটত কালি সন্ধিয়া ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। জুৰিৰ লেলিহান শিখাই পলকতে সমগ্ৰ এলেকাটো আৱৰি লয়। অৱশ্যে সাৰ কাৰখানাৰ ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনী আৰু অইল ইণ্ডিয়াৰ অগ্নি নিৰ্বাপক বাহিনী 45 মিনিটৰ ভিতৰত ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সমৰ্থ হয়। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে অগ্নিকাণ্ডত সাৰ কাৰখানাটোৰ এয়াৰ কম্প্ৰেছাৰ সম্পূৰ্ণৰূপে ধবংস হয়। উল্লেখযোগ্য যে নামৰূপ সাৰ কাৰখানা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ বৰ্তমান চলি থকা এই তৃতীয় গোটটোৱে উৎপাদনৰ ক্ষেত্ৰত অত্যন্ত ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ হৈছিল। চলিত বৰ্ষত মাত্ৰ 4 মাহত এপ্ৰিলৰ পৰা জুলাইলৈ এই উৎপাদন গোটটোৱে 1,03,000 মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰি অভিলেখ গঢ়িছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাগত অসম ভ্ৰমণৰ সময়ত সাৰ কাৰখানাটোৰ নতুন এটা গোটৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে। নতুন গোটটো কাৰ্যক্ষম হবলৈ প্ৰায় 4-5 বছৰ প্ৰয়োজন হ'ব। এই সময়ছোৱাত তৃতীয় গোটটোত সংঘটিত দুৰ্ঘটনাটোৱে সাৰ কাৰখানাটোত কৰ্মৰত 400+ বিষয়া কৰ্মচাৰী আৰু প্ৰায় 1,200 অস্থায়ী কৰ্মচাৰীৰ সৈতে উদ্যোগটোলৈকে শংকা কঢ়িয়াই আনিছে বুলি স্থানীয় ৰাইজে আশংকা ব্যক্ত কৰিছে। 2026 চনৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কালি গুৱাহাটীত EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত ৰাজ্যৰ সকলো জিলা নিৰ্বাচনী বিষয়া আৰু প্ৰথম পৰ্যায়ৰ পৰীক্ষণ তত্বাৱধায়কসকলে অংশগ্ৰহণ কৰে। নির্বাচন আয়োগৰ জ্যেষ্ঠ উপ নির্বাচনী আয়ুক্ত মনীষ গাৰ্গ আৰু অসমৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোয়েলৰ অধ্যক্ষতাত অনুষ্ঠিত এই কর্মশালাত নির্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিবলৈ EVM পৰিচালনাৰ ক্ষেত্ৰত মানি চলিবলগীয়া নিয়মসমূহৰ বিষয়ে আলোচনা কৰা হয়। কর্মশালাত হায়দৰাবাদৰ ইলেকট্ৰনিক্স কৰ্পৰেচন অব ইণ্ডিয়া লিমিটেডৰ কাৰিকৰী বিশেষজ্ঞসকলে EVM আৰু VVPATৰ বিভিন্ন দিশ সামৰি পৰামৰ্শ আগবঢ়ায়। ৰাজ্যৰ সকলো জিলাতে অহা 11 ডিচেম্বৰৰ পৰা 10 জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব বুলি ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই কালি এটা প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে। অৰুণাচল প্ৰদেশৰ সীমান্ত পথ সংস্থাৰ 32টা কৌশলগতভাৱে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প কালি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। এই উপলক্ষে কালি পশ্চিম চিয়াং জিলাৰ আলোত 44 নম্বৰ সীমান্ত পথ কাৰ্যবাহিনীৰ এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ অৰুণাচল প্ৰদেশৰ আইন আৰু ন্যায় মন্ত্ৰী কেণ্টো জিনিয়ে এই প্ৰকল্পসমূহে ভাৰত চীন সীমান্তৰ চি ইউমি আৰু আপাৰ চিয়াং জিলাত নিয়োজিত সেনাবাহিনীক বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে। তেওঁ কয় যে ইয়াৰ জৰিয়তে সশস্ত্ৰ বাহিনী আৰু স্থানীয় লোকৰ মাজত যোগাযোগ উন্নত হোৱাৰ উপৰি যিকোনো অভিযানৰ প্ৰস্তুতি ক্ষিপ্ৰতাৰে কৰিব পৰা যাব। ভাৰত ভূটানৰ সৌহাদ্যপূৰ্ণ সম্পৰ্ক অটুট ৰখাৰ লগতে দুয়োখন দেশৰ বন্ধুত্ব অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে ভূটানৰ চামদ্ৰুপ জংকাৰত কালি অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত ভূটানৰ থিম্ফু চিটি FC বিজয়ী হয়। চূড়ান্ত খেলখনত বিজয়ী দল থিম্ফু চিটি FCয়ে ভূটানৰে পেৰু FCক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। এই সৌহাদ্যপূৰ্ণ প্ৰতিযোগিতাখনৰ বিষয়ে আমাৰ তামোলপুৰৰ সংবাদদাতাৰ আগত বিফাৰ উপসভাপতি গোপচনম দুকপাই এইদৰে কয়।
आज का गेम ये भूटान का भूटान टीम हो गया, ये इंडिया एम्बेसी से बहुत बहुत स्पॉन्सर मिला है और इंडियन एम्बेसी नहीं होने से हम लोग का गेम नहीं होता था और ये बहुत बहुत अच्छा गेम हो गया। मेरे तरफ से आप लोग का सब शुक्रिया, थैंक यू वेरी मच।
ঘন কুঁৱলীৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা আজিও পুৱাৰ পৰা বাতিল কৰা হৈছে। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বতৰ ফৰকাল নোহোৱা পৰ্যন্ত ফেৰী সেৱা ব্যাহত থাকিব বুলি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তী ৰাণী ডেকাৰ সৈতে।
ৰাজ্যৰ 28 গৰাকী সাহিত্যিকক বঁটা পেঞ্চন প্ৰদান, ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীত অসম বুৰঞ্জী আৰু ভূগোল বিষয় বাধ্যতামূলক, গোৱাৰ অগ্নিকাণ্ড আদি বাতৰিসমূহে আজি দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত ঠাই পাইছে। 2026 চনৰ বিধানসভা নিৰ্বাচনত অগপৰ 9 গৰাকী বিধায়কৰ 6 গৰাকীৰে টিকট প্ৰাপ্তিৰ সম্ভাৱনা অনিশ্চিত বুলি অসমীয়া প্ৰতিদিন কাকতে অসম বিজেপিৰ আগ্ৰাসী ভূমিকা সন্দৰ্ভত এটা বাতৰি প্ৰকাশ কৰিছে। যোৰহাট নগৰৰ মাজেৰে বৈ যোৱা টোকোলাই নৈখনে মৃত্যুৰ ক্ষণ গণিবলগীয়া হোৱা আৰু এই ক্ষেত্ৰত বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে বিশেষ পদক্ষেপ নোলোৱাৰ অভিযোগৰ এটা বাতৰি দৈনিক জনমভূমি কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। অৰুণাচলত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কেইবাটাও কৌশলগত আন্তঃগাঁথনি প্ৰকল্প মুকলি কৰাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 93 সংখ্যক উপজা দিনত চাৰিকৰীয়া নৈৰ পাৰত স্থাপন কৰা হোমেন বৰগোহাঁইৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি কালি উন্মোচন কৰা হয়। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। ৰাজ্যৰ কৃষিভূমি অন্য খণ্ডলৈ পৰিৱৰ্তিত হোৱাৰ ফলত কৃষি উপযোগী মাটিৰ পৰিমাণ ক্ৰমাৎ কমি আহিছে। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ। বিশ্ব তথা ৰাজ্যৰে প্ৰথমটো চাহ গৱেষণাগাৰ টোকোলাই চাহ গৱেষণাগাৰ তীব্ৰ আৰ্থিক সংকটত পৰিছে। 100 বছৰৰো অধিক পুৰণি এই গৱেষণাগাৰৰ আৰ্থিক সংকটে কৰ্মচাৰীসকলৰ জীৱনলৈও শংকা কঢ়িয়াই আনিছে। বাতৰিটো দৈনিক অসম কাকতৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদন পুনৰ সংশোধন হ'ব। বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। গোৱাৰ জনপ্ৰিয় নাইট ক্লাবত সংঘটিত অগ্নিকাণ্ডত মৃতকৰ সংখ্যা 25লৈ বৃদ্ধি পাইছে। জতুগৃহত পৰিণত গোৱাৰ নৈশ ক্লাব শিৰোনামেৰে আমাৰ অসম কাকতে প্ৰকাশ কৰা এই বাতৰি অন্যান্য কাকতেও প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
বতৰ বতৰা স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে দিনৰ ভাগত বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 13 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। ৰাজ্যৰ সকলো প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্তিৰ ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক আজি ডঃ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান। তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙক উপাচাৰ্যৰ দায়িত্বৰ পৰা অব্যাহতি আৰু নামৰূপ সাৰ কাৰখানাৰ উৎপাদনক্ষম তৃতীয় গোটত ভয়াৱহ অগ্নিকাণ্ড। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।